চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, পিছলে উভতি না যা, তোমার আগতির নত কুরি, যদি যাব পারু কষ্ট আহিলে জীবন পিছলে উভতি না যা, তোমার আগতির নত কুরি, যদি যাব পারু তোমার পথে, দু কষ্ট আহিলে জীবন পিছলে উভতি যা। মই তোমারে স্তুতি করু, মই তোমারে স্তুতি করু, মই তোমারে স্তুতি করু, পিছলে উভতি না যা, তোমার আগতির নত কুরি, যদি যাব পারু তোমার পথে, দু কষ্ট আহিলে জীবন পিছলে উভতি না যায়, তোমাৰ গঠিৰ নত কৰি যদি যাব পাৰো তোমাৰ পথে দুকষ্ট আহিলে
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? এতিয়ালৈকে আমি দ্বিতীয় বিৱৰণৰ 19 নম্বৰ অধ্যায়লৈকে আলোচনা আগবঢ়াই নিছিলো, গতিকে আজি আমি 20 নম্বৰ অধ্যায়টো চাব খুজিছো। মিছৰ দেশৰ পৰা উদ্ধাৰ হৈ অহাৰ পাছত ইছৰাইলৰ লোকবিলাকে অৰণ্যতেই 40 বছৰ কাল কটালে। এতিয়া ইছৰাইলৰ নতুন চাম লোকে ঈশ্বৰে তেওঁলোকক দিম বুলি প্ৰতিজ্ঞা কৰা সেই প্ৰতিজ্ঞাৰ দেশ অৰ্থাৎ কনান দেশ অধিকাৰ কৰিবলৈ সাজু হ'ব ধৰিছে। তাৰ আগে আগে মুচিয়ে তেওঁলোকক নানা ধৰণে দিহা পৰামৰ্শ, উদগনিমূলক বাক্য, সচেতনতাৰ বাণী আদি আগবঢ়াব ধৰিছে। সেই প্ৰতিজ্ঞাৰ দেশত তেওঁলোকে কি কি নিয়ম মানি চলিব লাগিব সেই নিয়মবোৰ জনাই দি আছে। বিশেষকৈ সামাজিক, ধৰ্মীয় আৰু ৰাজনৈতিক জীৱনত পালন কৰিবলগীয়া বিধি বিধান আগবঢ়াইছে। আহকচোন আমাৰ আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰো হওক। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কিয়নো তুমি আমাৰ জীৱনত আৰু এটা নতুন দিন যোগ দিলা। হে প্ৰভু, তোমাৰ মহান বাক্য, জীৱিত বাক্য, বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি যে আমাক আৰু এটা সুযোগ দিছা তাৰ কাৰণেও তোমাক ধন্যবাদ জনাইছো। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব নোৱাৰো যদিহে তুমি আমাক বুজাই নিদিয়া। এতেকে আহা, তোমাৰ বাক্য বুজি পাবলৈ তুমি আমাক সহায় কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি স্পষ্টভাৱে কথা কোৱা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ লগত থাকি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা জীৱিত প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি চাগে ভাবিছে আজি এটা কথা ক'বলৈ দেখোন পাহৰি গ'ল। নাই পাহৰা প্ৰিয় শ্ৰোতা, আমি সদায় কৈ অহাৰ দৰে আজিও আপোনাক এই বুলি ক'ব খুজিছো যে আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰই আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আগ্ৰহেৰে বাট চাই থাকোঁ। গতিকে আজিও অনুৰোধ কৰিছো প্ৰিয় শ্ৰোতা, অনুগ্ৰহ কৰি আমাৰ এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই, আপোনাৰ দিহা পৰামৰ্শ আদি জনাই, বা কিবা সুধিবলগীয়া থাকিলে সেই কথা জনাই আমালৈ দুখাৰিমান লিখি পঠিয়াওকচোন।
ভক্তি বচন, TWR ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ভক্তি বচন, TWR ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
আমালৈ চিঠি পত্ৰ লিখোঁতে কেৱল নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা যেন স্পষ্টকৈ লিখিবলৈ নাপাহৰে, তেতিয়াহে আমি আপোনাৰ চিঠি পত্ৰৰ উত্তৰ দিব পাৰিম, নহয় জানো? প্ৰিয় শ্ৰোতা, 19 নম্বৰ অধ্যায়ত আমি দেখিছিলো যে ইছৰাইলৰ লোকসকলক আশ্ৰয়নগৰ, সীমা বিষয়ক নিয়ম আৰু মিছা সাক্ষীৰ দণ্ডৰ বিষয়ে নিয়ম বান্ধি দিয়া হৈছিল। এতিয়া 20 নম্বৰ অধ্যায়ৰ মূল বিষয় হৈছে যুদ্ধ বিষয়ক বিধি। দ্বিতীয় বিৱৰণ পুস্তকখন এখন ব্যৱহাৰিক পুস্তক। আমাৰ জীৱনৰ প্ৰয়োজনীয় ব্যৱহাৰিক বিষয়বোৰ এই পুস্তকে স্পৰ্শ কৰি যায়। যদিও এই নিয়মবোৰ ইছৰাইলৰ লোকসকলক দিয়া হৈছিল, ইয়াৰ যিবোৰ মূল নীতি সেইবোৰ কিন্তু সাৰ্বজনীন। সেই নীতিবোৰ আজিৰ আধুনিক যুগৰ মানুহৰ আইনত সুমুৱাই ল'লে মানুহৰ নিশ্চয় মংগল হ'ব। কিন্তু এটা কথা আমি স্বীকাৰ কৰিবই লাগিব যে আজি আমি নিজকে নিজে সভ্য বুলি ক'ব পাৰোঁ, কিন্তু আজিৰ মানুহে বনোৱা আইনত চালনীৰ নিচিনা সুৰুঙা থাকে। আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক আগস্থান দিবলৈ নিশিকালৈকে কোনো মানুহে বনোৱা আইনেই সমাজলৈ সুখ, শান্তি আৰু নিৰাপত্তা আনিব নোৱাৰে। আমাৰ সমাজত আইন নমনা মানুহৰ সংখ্যাহে দিনে দিনে বাঢ়ি যোৱা নাই জানো? আৰু আচলতে ইছৰাইল জাতিৰ লোকসকলেও সম্পূৰ্ণৰূপে ঈশ্বৰৰ বিধি বিধানবোৰ পালন কৰাত ব্যৰ্থ হৈছিল। তাৰ ফলস্বৰূপে তেওঁলোকৰ ওপৰলৈ অভিশাপ নামি আহিছিল আৰু আজিও তেওঁলোকে শান্তি পোৱা নাই। এটা সমস্যাই প্ৰায়েই বিতৰ্কৰ সৃষ্টি কৰে। এই সমস্যাটো হৈছে যুৱকসকলক সৈন্য বাহিনীত অন্তৰ্ভুক্ত কৰাৰ বিষয়ক লৈ। কোন কোন নিয়মৰ ভিত্তিত যুৱকসকলক সৈন্য বাহিনীত ভৰ্তি কৰোৱা হ'ব আৰু কি কি কাৰণত সৈন্য বাহিনীত যোগ দিয়াৰ পৰা ৰেহাই পাব পাৰিব, সেই বিষয়বোৰ লৈ প্ৰায়েই সমস্যাৰ সৃষ্টি হয়। ঈশ্বৰে দ্বিতীয় বিৱৰণৰ 20 নম্বৰ অধ্যায়ত এই বিষয়ে পৰিষ্কাৰ নিয়ম বান্ধি দিছে। বাইবেলৰ সেই নিয়মলৈ মন দিলে এনেকুৱা ধৰণৰ বিতৰ্কৰ সৃষ্টি নহলহেঁতেন। এতিয়া আমি বাইবেলৰ পৰা চাই যাওঁ হওক। দ্বিতীয় বিৱৰণ 20 নম্বৰ অধ্যায়ৰ প্ৰথম পদ, তুমি তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে ৰণ কৰিবলৈ ওলাই যাওঁতে যদি ঘোঁৰা, ৰথ আৰু তোমাতকৈ অধিক লোক দেখা তেন্তে সেইবোৰলৈ ভয় নকৰিবা, কিয়নো মিছৰ দেশৰ পৰা তোমাক উলিয়াই অনা তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত আছে। এই কথাটো ইছৰাইলৰ লোকসকলৰ কাৰণে খুব দৰকাৰী কথা আছিল আৰু আমি ভাবোঁ এইটো আমাৰ কাৰণে অতি দৰকাৰী কথা। ইছৰাইলৰ লোকসকলে যেতিয়া যুদ্ধ কৰিবলৈ ওলাই যাব তেতিয়া তেওঁলোকে শত্ৰুবোৰৰ সৈন্য সামন্ত, ঘোঁৰা, অস্ত্ৰ শস্ত্ৰ আদি দেখি ভয় খাব নালাগিব, কাৰণ তেওঁলোকৰ হৈ ঈশ্বৰ জিহুৱাই যুদ্ধ কৰিব। ইয়াতে কিন্তু আমি এটা কথা জানি থোৱা ভাল হ'ব, এই যুদ্ধ হ'ব সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰাৰ সময়ত আৰু কোনো শত্ৰুৱে তেওঁলোকক আক্ৰমণ কৰিলে প্ৰতিৰক্ষা কৰিবৰ সময়ত। যধে মধে যাকে তাকে আক্ৰমণ কৰিবলৈ ঈশ্বৰ জিহুৱাই তেওঁলোকক কোৱা নাছিল। বৰং আমি ইতিমধ্যে দেখি আহিছো যে কিছুমান সময়ত কিছুমান জাতিৰ বিৰুদ্ধে যুদ্ধ নকৰিবলৈহে ঈশ্বৰে তেওঁলোকক সাৱধান কৰি দিছিল। ঈশ্বৰে বিভিন্ন জাতিবিলাকৰ কাৰণে বিভিন্ন অঞ্চল নিৰূপিত কৰি দিছিল। গতিকে সেই নিৰূপিত অঞ্চলত থকা জাতিবোৰক আক্ৰমণ নকৰিবলৈ ঈশ্বৰে তেওঁলোকক সাৱধান কৰি দিছিল। কিন্তু সেই প্ৰতিজ্ঞাৰ দেশ ঈশ্বৰে ইছৰাইল জাতিক দিছিল, গতিকে সেই দেশ আক্ৰমণ কৰি তেওঁলোকে অধিকাৰ কৰিব লাগে বুলি কৈছিল। আৰু যেতিয়া শত্ৰুৱে তেওঁলোকক আক্ৰমণ কৰে তেতিয়া তেওঁলোকে প্ৰতিৰক্ষাৰ কাৰণে যুদ্ধ কৰিবই লাগিব। যেতিয়া সেই যুদ্ধ ন্যায়যুদ্ধ হ'ব তেতিয়া ঈশ্বৰ তেওঁলোকৰ লগত থাকিব। তেতিয়া শত্ৰু যিমানেই শক্তিশালী নহওক কিয় তেওঁলোকে অলপো ভয় কৰিব নালাগিব, কাৰণ সেই যুদ্ধত স্বয়ং ঈশ্বৰে তেওঁলোকৰ সহায় হ'ব। আমি আমাৰ আগৰ অনুষ্ঠান এটাত এটা কথা উল্লেখ কৰা আপোনাৰ নিশ্চয় মনত আছে। হিজকিয়া ৰজাৰ দিনত অসুৰীয়াবিলাকে বিভিন্ন দেশ জয় কৰি জিৰচালেমৰ ওচৰত চাউনি পাতিছিলহি। তেওঁলোকে জিৰচালেম আক্ৰমণ কৰিবলৈ সাজু হৈছিল, কিন্তু ঈশ্বৰৰ দূতে সেই চাউনিত সোমাই একে ৰাতিয়েই 185,000 অসুৰীয়া সৈন্যক বধ কৰিছিল। অসুৰীয়াবিলাকে আনকি এডাল কাঁড়ো জিৰচালেমৰ ফালে মাৰিব নোৱাৰিলে। ডায়ুদ আৰু গলিয়াথৰ কাহিনীটো আমি সকলোৱে জানো। ডায়ুদৰ দৰে অকণমানি শিশু এটিয়েও গলিয়াথৰ নিচিনা ভয়ংকৰ সৈন্যক অনায়াসে বধ কৰিব পাৰিছিল, কাৰণ উত্তৰটো আমি বাইবেলতে পাওঁ। গলিয়াথক ডায়ুদে কৈছিল, তুমি তৰোৱাল, বৰ্ছা আৰু যাঠি লৈ মোৰ ওচৰলৈ আহিছা, কিন্তু মই হলে তুমি ইটিকিং কৰা ইছৰাইলৰ সৈন্য শ্ৰেণীবিলাকৰ ঈশ্বৰৰ বাহিনীবিলাকৰ জিহুৱাৰ নামেৰে তোমাৰ ওচৰলৈ আহিছো। আজি জিহুৱাই তোমাক মোৰ হাতত শুধাই দিব আৰু মই তোমাক আঘাত কৰি তোমাৰ মূৰ ছেদন কৰিম। প্ৰথম চমুৱেল 17:45-46 পদ। আৰু সঁচাকৈয়ে ডায়ুদে গলিয়াথক বধ কৰিছিল। ঈশ্বৰ যেতিয়া আমাৰ সহায় হয় আমি জানো শত্ৰুলৈ ভয় কৰা উচিত। গীতমালা 20 নম্বৰ গীতৰ 7 আৰু 8 নম্বৰ পদত এনেদৰে লিখা আছে, কোনোৱে ৰথত, কোনোৱে ঘোঁৰাত ভৰসা কৰে, কিন্তু আমি হলে আমাৰ ঈশ্বৰ জিহুৱাৰ নামত মুখত লওঁ। সিহঁতে উজুতি খাই পৰিল, কিন্তু আমি হলে উঠি থিয় হৈ আছো। যেতিয়া আমি ঈশ্বৰৰ বাধ্য হৈ ঈশ্বৰৰ সৈতে মধুৰ সহভাগিতা ৰক্ষা কৰি চলো, আমি এই জীৱনৰ কোনো ধৰণৰ সমস্যা, কোনো ধৰণৰ বিপদলৈকেই আচলতে ভয় কৰিব লগা নহয়। প্ৰভু যীশুক গ্ৰহণ কৰি আমি যেতিয়া ঈশ্বৰৰ সন্তান হৈ পৰো তেতিয়া আমি হৈ পৰো নিৰাপদ, পিতৃ ঈশ্বৰৰ সবল বাহুৰ আশ্ৰয়ত। ইছৰাইলৰ লোকসকলৰ হৈ ঈশ্বৰ জিহুৱাই যুদ্ধ কৰিব বুলি কথা দিছিল, কিন্তু আমি জানো ইছৰাইলৰ লোকসকলে পাছত ঈশ্বৰৰ অবাধ্য হৈ নানা ধৰণৰ অপকৰ্মত লিপ্ত হোৱাৰ কাৰণে শত্ৰুৰ হাতত পৰাস্ত হ'ব লগা হৈছিল। তেওঁলোকক শত্ৰুৱে বন্দী কৰি লৈ গৈছিল। সেইকাৰণে আমিও সাৱধান হোৱা উচিত। পিতৃ ঈশ্বৰৰ বাধ্য হৈ চলিলেহে আমি জয়যুক্ত জীৱন উপভোগ কৰিব পাৰিম। এতিয়া দুই নম্বৰ পদৰ পৰা চাৰি নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু তোমালোকে যুদ্ধৰ নিমিত্তে ওচৰ চাপিলে পুৰোহিতে আহি লোকবিলাকৰ আগত কথা ক'ব। তেওঁবিলাকক এইবুলি ক'ব, হে ইছৰাইল, শুনা, তোমালোকে নিজ শত্ৰুবোৰৰ লগত যুদ্ধ কৰিবলৈ আজি ওচৰ চাপিছা। তোমালোকৰ হৃদয় হাঁহ শূন্য নহওক। তোমালোকে ভয় নকৰিবা, নকপিবা, আৰু সিহঁতক দেখি ত্ৰাসিত নহবা, কিয়নো তোমালোকক ৰক্ষা কৰিবৰ নিমিত্তে শত্ৰুবোৰৰ বিৰুদ্ধে তোমালোকৰ পক্ষে যুদ্ধ কৰিবলৈ তোমালোকৰ লগত যাওঁতা জনা তোমালোকৰ ঈশ্বৰ যীহোৱাহে। যুদ্ধৰ আগে আগে পুৰোহিতসকলে তেওঁলোকক উদগনি দিব লাগিব, আৰু তেওঁলোকৰ সৈতে যে ঈশ্বৰেও যুদ্ধ কৰিবলৈ যাব সেই কথা মনত পেলাই দি অন্তৰত সাহস দিব। আজি আমাৰ দৈনন্দিন জীৱনত যেতিয়া আমি কোনো বিপদৰ সন্মুখীন হওঁ, তেতিয়া আমি সাহসৰ বাণী ক'ৰ পৰা পাওঁ বাৰু? ঈশ্বৰৰ মহান বাক্য বাইবেলৰ পৰা। বাইবেল ঈশ্বৰৰ জীৱন্ত বাক্য। ইয়াৰ যোগেৰে ঈশ্বৰে আমাক কথা কয়, বিপদৰ কালত উৎসাহ যোগায়, দুখৰ কালত সান্ত্বনা যোগায়। তদুপৰি আন বিশ্বাসীসকলৰ সংগ আৰু সহভাগিতায়ো আমাক যথেষ্ট সাহস আৰু উদগনি যোগায়। সেইকাৰণে এই কোনোটো বিষয়েই অৱহেলা কৰা উচিত নহয়। ইয়াৰ পাছত আমি দেখো যে ঈশ্বৰে চাৰিটা কাৰণ বা অজুহাত ধৰি দিছে যাৰ ভিত্তিত কোনো লোক যুদ্ধলৈ নোযোৱাকৈ থাকিব পাৰিব। পাঁচ নম্বৰ পদত আমি পাওঁ, কোনো মানুহে যদি নতুনকৈ ঘৰ সাজিছে কিন্তু সেই ঘৰত থাকিবলৈ পোৱা নাই, তেনেহলে সেই মানুহজন যুদ্ধলৈ নোযোৱাকৈ থাকিব পাৰিব। কিয় বাৰু? কাৰণ যুদ্ধৰ সময়তো তেওঁৰ মনটো সেই নতুন ঘৰটোলৈহে থাকিব। তেওঁ যুদ্ধত মন দিবই নোৱাৰিব। তেওঁৰ মনৰ হাবিয়াস পূৰ হ'বলৈ দিব লাগিব। ইমান যত্ন কৰি সজা নতুন ঘৰটোত তেওঁ এদিনো থাকিবলৈ নাপালে বৰ বেয়া কথা হ'ব। সেই কথা ঈশ্বৰে জানে, সেইবাবেই এই নিয়মটো কৰি দিছে। ছয় নম্বৰ পদ পাঠ কৰি দিছো, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবলৈ নোপোৱা কোন আছে? যদি আছে তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওক, নহলে তেওঁ ৰণত মৰিলে আন লোকে তাক ভোগ কৰিব। ইছৰাইলৰ লোকসকল কৃষিজীৱী আছিল। খেতি বাতি আৰু পশুপালন তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ উপায় আছিল। এই মানুহজনে এখন নতুন দ্ৰাক্ষাবাৰী পাতিছে, কিন্তু যিহেতু তেওঁ সেই দ্ৰাক্ষাবাৰীৰ ফল ভোগ কৰিবলৈ পোৱা নাই, গতিকে তেওঁ যুদ্ধলৈ যাব নালাগে, কাৰণ তেওঁৰ মন সেই যুদ্ধত নহয় কিন্তু দ্ৰাক্ষাবাৰীতহে থাকিব। সেই দ্ৰাক্ষাবাৰীৰ ফল ভোগ কৰি সমাজত প্ৰতিষ্ঠা লাভ নকৰালৈকে তেওঁ যুদ্ধলৈ নোযোৱাকৈ থাকিব পাৰিব, নহলে তেওঁৰ যুদ্ধত মৃত্যু হ'ব পাৰে, তেতিয়া আন মানুহে সেই দ্ৰাক্ষাবাৰীৰ ফল ভোগ কৰিব পাৰে। সাত নম্বৰ পদ, ইয়াত আমি পাওঁ, কোনো এজন যুৱকৰ বিয়া ঠিক হৈছে, বাগদান কৰা হৈ গৈছে, তেনেহলে সেই যুৱকে যুদ্ধলৈ যাব নালাগে। সেই যুৱকে সেই ছোৱালীগৰাকীক নিশ্চয় অন্তৰেৰে ভাল পায় আৰু বিয়া কৰাবলৈ আশাৰে বাট চাই আছে। তেওঁ ঘৰত থাকক আৰু বিয়া পাতক, কাৰণ তেওঁৰ মনটো তেওঁৰ সেই কন্যাৰ ওচৰতহে আছে। তেওঁ যুদ্ধলৈ যাব নালাগে। কেনেবাকৈ যদি তেওঁ যুদ্ধলৈ যায়, সেই যুদ্ধত তেওঁৰ মৃত্যু হলে সেই বাগদান কৰা ছোৱালীজনীক আন মানুহে বিয়া কৰাব, সেইটো ঈশ্বৰে হ'ব দিব খোজা নাই। আঠ নম্বৰ পদ, বিষয়াবিলাকে লোকবিলাকক আৰু ক'ব যে ভয়াতুৰ আৰু হাঁহ শূন্য হৃদয়ৰ লোক কোন আছে? যদি আছে তেন্তে সি নিজ ঘৰলৈ উলটি যাওক, নহলে তাৰ হৃদয়ৰ দৰে তাৰ ভাইবিলাকৰ হৃদয় ভয়ত পমি যাব। এনেকুৱা মানুহ থাকিব পাৰে যি একেবাৰে ভয়াতুৰ। তেনেকুৱা মানুহ যুদ্ধলৈ যোৱাতকৈ নোযোৱাই ভাল, কাৰণ সেই মানুহৰ ভয় দেখি আন মানুহবোৰেও ভয় খাব, কাৰণ ভয়টো সংক্ৰামক বস্তু। তদুপৰি ভয় কৰি যুদ্ধ কৰিলে কোনো মানুহেই জয়যুক্ত হ'ব নোৱাৰে, যিকোনো সময়তে মৃত্যু হ'ব পাৰে। ন নম্বৰ পদ, পাছে বিষয়াবিলাকে লোকবিলাকক কথা কৈ এটোৱাৰ পাছত লোকবিলাকৰ ওপৰত সেনাপতিবিলাকক নিযুক্ত কৰা হ'ব, আৰু এইদৰে বিভিন্ন লোকবিলাকক বাদ দিয়াৰ পাছতহে আচল সৈন্যবাহিনীটো গঠন কৰা হ'ব। চমুকৈ আমি ইয়াকে ক'ব পাৰোঁ যে লোকবিলাকে যুদ্ধলৈ যোৱাৰ আগতে এটা কথা জানি ল'ব লাগিব যে সেই যুদ্ধ ন্যায় যুদ্ধ আৰু তেওঁলোকৰ পক্ষত ঈশ্বৰ আছে, আৰু দ্বিতীয়তে যেতিয়া তেওঁলোক যুদ্ধলৈ যাব আগ্ৰহেৰে আৰু সাহসেৰে যাব লাগিব। দহ পদৰ পৰা বাৰ নম্বৰ পদলৈকে পাঠ কৰি দিম। যেতিয়া তুমি কোনো নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তাৰ ওচৰ চাপা, তেতিয়া প্ৰথমে তাৰ আগত সন্ধিৰ কথা প্ৰচাৰ কৰিবা। তাতে যদি সেই নগৰৰ লোক সন্ধি বুলি উত্তৰ দি তোমালৈ দুৱাৰ মেলি দিয়ে, তেন্তে সেই নগৰত যিবিলাক লোক পোৱা যায় সেইবিলাক তোমাৰ বন্দী হৈ তোমাৰ নিমিত্তে বন্দী কাম কৰিব। আৰু সিহঁতে যদি সন্ধি বুলি নকয় কিন্তু তোমাৰ লগত যুদ্ধ কৰে, তেন্তে তুমি সেই নগৰ অৱৰোধ কৰিবা। ইছৰাইলৰ লোকসকলে পোনে পোনে গৈ আক্ৰমণ নকৰি প্ৰথমে সন্ধিৰ প্ৰস্তাৱ আগবঢ়াব লাগিব বুলি ঈশ্বৰে জনাই দিছে। সেই শত্ৰুপক্ষই যদি বিনা যুদ্ধে হাৰ মানি নলয় তেতিয়াহ'লেহে যুদ্ধ কৰিব লাগিব। কিন্তু যেতিয়া যুদ্ধ হ'ব সেই যুদ্ধত আৰু দয়ামায়া নাই, যুদ্ধ যুদ্ধই। জয়লাভ কৰিম বুলিয়েই তেওঁলোকে যুদ্ধ কৰিব লাগিব। যদি আমাৰ যুদ্ধত জয়লাভ কৰাৰ মনেই নাই তেনেহ'লে যুদ্ধ নকৰাই ভাল, নহয় জানো? গতিকে এবাৰ যুদ্ধ হ'লে শত্ৰুক নিঃশেষ কৰিম বুলিয়েই যুদ্ধ কৰিব লাগিব। ইয়াৰ পাছত আমি 13 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈ পঢ়িলে পাওঁ যে ঈশ্বৰে ইছৰাইলৰ লোকবিলাকক নিয়ম ধৰি দিছে। তেওঁলোকে শত্ৰুক পৰাস্ত কৰি কি কৰিব লাগিব, কি কি বস্তু ধ্বংস কৰিব লাগিব আৰু কি কি ধ্বংস নকৰিলেও হ'ব। প্ৰিয় শ্ৰোতা, ইয়াত আমি এটা কথা দেখিলো যে যুদ্ধলৈ নাযাবৰ বাবে সেই ইছৰাইলৰ লোকবিলাকে 4টা কাৰণ দেখুৱাব পাৰিছিল। সেইবোৰ ঈশ্বৰে ধৰি দিয়া কাৰণ আছিল। এটা বিষয়ত কিন্তু আমি কোনো ধৰণৰ অজুহাত দেখুওৱাটো ঈশ্বৰে নিবিচাৰে। কি বিষয়ত বাৰু? বাইবেলৰ পৰা চাওঁ হওক, লোকে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 16 পৰা 24 পদলৈকে পাঠ কৰি দিছো। লোকে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 16 পৰা 24 পদ। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কোনো এজন মানুহে নিশা বৰভোজ পাতি অনেক লোকক নিমন্ত্ৰণ কৰিলে। পাছে ভোজনৰ সময় হলত তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিতবিলাকক কোৱালে, আহা, কাৰণ এতিয়া যুগুত হৈছে। তাতে আটাইবিলাকে একেভাৱে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। প্ৰথমজনে তাক ক'লে, মই এডৰা মাটি কিনিলো, তাক চাব যাবলৈ মোৰ প্ৰয়োজন আছে, মই তোমাক মিনতি কৰো মোক ক্ষমা পোৱা এজন বুলি মানিবা। আন এজনে ক'লে, মই 5 হাল বলদ কিনিলো, সেইবোৰৰ প্ৰমাণ চাবলৈ যাওঁ, মই তোমাক মিনতি কৰো মোক ক্ষমা পোৱা এজন বুলি মানিবা। আন এজনে ক'লে, মই 3টা বিয়া কৰিলো, এইকাৰণে যাব নোৱাৰো। তাতে সেই দাসে আহি তাৰ প্ৰভুৰ আগত এইবিলাকৰ সংবাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক ক'লে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খুৰা এইবিলাকক ইয়ালৈ আনাগৈ। পাছে সেই দাসে ক'লে, হে প্ৰভু, আপোনাৰ আজ্ঞাৰ দৰে কৰা হৈছে, তথাপি এতিয়াও ঠাই আছে। তাতে সেই প্ৰভুৱে দাসক ক'লে, ৰাজবাট আৰু পথাৰৰ আলিলৈ ওলাই মোৰ ঘৰ ভৰাবলৈ মানুহবিলাকক উচতাই আনাগৈ, কিয়নো মই তোমালোকক কওঁ, সেই নিমন্ত্ৰিত মানুহবিলাকৰ মাজৰ এজনেও মোৰ ভোজৰ আস্বাদ নাপাব। ঈশ্বৰৰ মহাপৰিত্ৰাণৰ সেই ভোজৰ আহ্বান মানুহবোৰে কেনেকৈ নানা অজুহাত দেখুৱাই অৱহেলা কৰে তাকে বুজাবলৈ প্ৰভু যীশুখ্ৰীষ্টই এই দৃষ্টান্তটো দাঙি ধৰিছিল। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে ঈশ্বৰে আগবঢ়োৱা মহাপৰিত্ৰাণ আপুনি গ্ৰহণ কৰিছেনে নে বিভিন্ন অজুহাত দেখুৱাই আছে? বাইবেলত কি লিখিছে শুনকচোন। পাঠ কৰি দিছো ইব্ৰী পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 1-4 পদ। এইকাৰণে আমি শুনা বাক্যত অধিককৈ মন দিব লগা হয়, কাৰণ কিজানি ঘাট নাচাপি ঘাটৰ পৰা কেনেবাকৈ ভটিয়াও। কিয়নো দূতবিলাকৰ দ্বাৰাই কোৱা বাক্য যদি দৃঢ় হল আৰু প্ৰত্যেক অপৰাধ আৰু আজ্ঞা লংঘনৰ উচিত প্ৰতিফল হল, তেন্তে যি পৰিত্ৰাণ প্ৰথমে প্ৰভুৰ দ্বাৰাই কোৱা হল আৰু শুনাবিলাকৰ দ্বাৰাই আমালৈ দৃঢ় কৰা হল, আৰু আচৰিত চিন, অদ্ভুত লক্ষণ আৰু অনেকবিধ পৰাক্ৰম কাৰ্য আৰু ঈশ্বৰৰ ইচ্ছাৰ দৰে পবিত্ৰ আত্মাৰ বৰ বিলাই দিয়াৰ দ্বাৰাই ঈশ্বৰ কৰ্তৃক সপ্ৰমাণ কৰা হল, সেই মহাপৰিত্ৰাণ আমি অৱহেলা কৰিলে কেনেকৈ সাৰিম? প্ৰিয় শ্ৰোতা, আমি নানা অজুহাত দেখুৱাই প্ৰভু যীশুক গ্ৰহণ নকৰাকৈ থাকিব পাৰোঁ। আমি নিজৰ ইচ্ছামতে চলি থাকিব পাৰোঁ, আমাৰ জীৱন ঈশ্বৰক গতাই নিদিয়াকৈ থাকিব পাৰোঁ। কিন্তু ঈশ্বৰে আমালৈ আগবঢ়োৱা এই মহাপৰিত্ৰাণ অৱহেলা কৰি কোনো লোক সাৰি যাব নোৱাৰে। সেই কথা অতি গুৰুতৰ কথা, আমি সকলোৱে মনত ৰখা উচিত, কাৰণ এই পৰিত্ৰাণৰ কাৰণে ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰকেই দান কৰিবলগীয়া হৈছিল। সেই পৰিত্ৰাণ অৱহেলা কৰা মানে প্ৰভু যীশুক অৱহেলা কৰা। প্ৰভু যীশুক অৱহেলা কৰা মানে ঈশ্বৰে আমালৈ দেখুওৱা প্ৰেম আৰু অনুগ্ৰহক অৱহেলা কৰা। যোহনে লিখা শুভবাৰ্তা 3:16-21 পাঠ কৰি দিব খুজিছো। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। কিয়নো জগতৰ সুধবিচাৰ কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰকে জগতলৈ পঠালে। তেওঁত বিশ্বাস কৰাজনৰ সুধবিচাৰ কৰা নহয়, বিশ্বাস নকৰাজনৰ সুধবিচাৰ হৈ গল, কিয়নো তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই। আৰু সেই বিচাৰ এই যে জগতলৈ পোহৰ আহিল, কিন্তু মানুহবিলাকে পোহৰতকৈ আন্ধাৰক প্ৰেম কৰিলে, কাৰণ তেওঁবিলাকৰ কৰ্ম মন্দ আছিল। কিয়নো যিকোনোৱে কু আচৰণ কৰে তেওঁ পোহৰক ঘৃণায়, আৰু তেওঁৰ কৰ্ম যেন দূষিত নহয় এই নিমিত্তে তেওঁ পোহৰৰ ওচৰলৈ নাহে। কিন্তু যিজনে সত্যকৰ্ম কৰে তেওঁৰ কৰ্ম যে ঈশ্বৰত কৰা হয় সেয়ে প্ৰকাশিত হবলৈ তেওঁ পোহৰৰ ওচৰলৈ আহে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে আমালৈ আগবঢ়োৱা পৰিত্ৰাণৰ সেই আহ্বানৰ প্ৰতি আপুনি সঁহাৰি দিছেনে নে এতিয়াও বিভিন্ন অজুহাত দেখুৱাই আছে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মই তোমাৰহে বাস কৰো, মই তোমাৰহে বাস কৰো, মই তোমাৰহে বাস কৰো। পিছলে উভতি নাযাও, তোমাৰ আগতিৰ নত কৰি যদি যাব পাৰো গধীর নত করি যদি যাব পার তোমার পথে দুঃখস্থ আহিলে।